এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে দেশভক্তি আৰু আধ্যাত্মিকতাৰ ভাৱেৰে পৰাধীন ভাৰতক উদ্বুদ্ধ কৰা বংকিম চন্দ্ৰৰ অমৰ সৃষ্টি বন্দে মাতৰমৰ 150 সংখ্যক বৰ্ষপূৰ্তি আজি অসমতো উদযাপন, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৱাহাটী গেটৱে আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা উদ্যান উদ্বোধন, জাগী ৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত বিত্তমন্ত্ৰীগৰাকীৰ ব্যস্ত কাৰ্যসূচী, কাইলৈ গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠান, ন্যায়াধীশ কৌশিক গোস্বামীৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত গ্ৰহণ আৰু মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৰ অন্যতম সদস্যা উমা ছেত্ৰী বোকাখাটৰ স্বগৃহত কেইবাটাও সংগঠনৰ আদৰণি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। দেশভক্তি আৰু আধ্যাত্মিকতাৰ ভাৱেৰে পৰাধীন ভাৰতক উদ্বুদ্ধ কৰা বংকিম চন্দ্ৰৰ অমৰ সৃষ্টি বন্দে মাতৰমৰ 150 সংখ্যক বৰ্ষপূৰ্তি দেশৰ অন্য ঠাইৰ দৰে আজি অসমতো সকলো জিলা আৰু সমজিলাত উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 জয়ন্তী উপলক্ষে জনতা ভৱনত আজি আয়োজিত ৰাজ্যিক পৰ্যায়ৰ মূল অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে এই গীতটি পৰিৱেশন কৰে। এই উপলক্ষে দিয়া ভাষণত ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 জয়ন্তী উদযাপনৰ এই দিনটো আমাৰ বাবে গৌৰৱৰ আৰু কৃতজ্ঞতাৰ দিন। তেওঁ লগতে কয় যে বন্দে মাতৰম মাথো এটা গীত নহয়, ই হৈছে এক ঐশ্বৰিক আহ্বান যি সময়ত এটা শুই থকা জাতিক জগাই তুলিছিল। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বন্দে মাতৰম গীতটো সম্পূৰ্ণ কথাংশক মূল ৰূপত পৰিৱেশনৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ বাবে নিৰ্ধাৰণ কৰা অগ্ৰাধিকাৰৰ প্ৰায়বোৰ ক্ষেত্ৰত শেহতীয়াকৈ অসমে যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত আজি শিক্ষাৰ্থীসকলে সমূহীয়াকৈ বন্দে মাতৰম পৰিৱেশন কৰে। চিৰাঙৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বন্দে মাতৰম পৰিৱেশন কৰে। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰী কৃষ্ণেন্দু পালৰ উপস্থিতিত শ্ৰীভূমি জিলাত দেশৰ ৰাষ্ট্ৰীয় গীতটি পৰিৱেশন কৰা হয়। দেশৰ অন্য প্ৰান্তৰ দৰে বৰপেটা জিলাতো ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰীসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ লোকসকলে সমূহীয়াকৈ ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। শিলচৰত জিলা বিজেপিৰ উদ্যোগত ইটাখনাৰ পৰা বিজেপি কাৰ্যালয়লৈ পদযাত্ৰা উলিওৱা হয়। চৰাইদেউ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, তামোলপুৰ, নলবাৰী জিলাতো ৰাষ্ট্ৰীয় গীতটোৰ 150 বৰ্ষপূৰ্তি উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সন্ধিয়া উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু জেটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প ৰাজ্যখনত পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ উঠিব বুলি আশা কৰা হৈছে। আনহাতে সকলো বতৰতে কাৰ্যক্ষম হৈ থাকিব পৰা প্ৰকল্পটোত 6,800 বৰ্গ মিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু জেটি প্ৰকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰত 327 কোটি টকা ব্যয় সাপেক্ষে সতী ৰাধিকা শান্তি উদ্যান প্ৰকল্প নিৰ্মাণ কৰা হৈছে। 1.2 কিলোমিটাৰ দৈৰ্ঘৰ এই উদ্যানখন নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰীঘাটলৈ নিৰ্মাণ কৰা হৈছে। খন্তেক সময় আগতে আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়োকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ইয়াৰ আগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি আবেলি জাগী ৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কাম কাজৰ অগ্ৰগতি বুজ লয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক দৃশ্যপথ সলনি কৰিবলৈ অগ্ৰসৰ হোৱা জাগী ৰোডৰ এই প্ৰকল্পত উপস্থিত থাকিবলৈ পাই তেওঁ আনন্দিত হোৱা বুলি মন্তব্য কৰে। ঔদ্যোগিক ক্ষেত্ৰক নতুন ৰূপদানেৰে সমগ্ৰ অঞ্চলটোত নিয়োগৰ সুযোগ সৃষ্টি কৰিব পৰা এই প্ৰকল্পটো অসমত স্থাপন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীমতী সীতাৰমণে অসম আৰু উত্তৰ পূব ভাৰতৰ থলুৱা উদ্যোগী, জ্যেষ্ঠ উদ্যোগপতি আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতেও গঠন গঠনমূলক আলোচনাত মিলিত হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মুখ্য সচিব ডঃ ৰবি কোটা, জিলা আয়ুক্ত অনামিকা তিৱাৰী, টাটা ইলেক্ট্ৰনিকছৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ ৰণধীৰ ঠাকুৰৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। প্ৰকল্পটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ গহপুৰত শ্বহীদ কনকলতা বৰুৱাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হ'বলগীয়া অমৃত কলহ কঢ়িয়াই নিয়া বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা 270টা অমৃত কলহ গহপুৰলৈ লৈ যোৱা হৈছে। এই বিশ্ববিদ্যালয়খনক সকলো দিশতে আগশাৰীৰ এখন প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰ্যাপ্ত পুঁজি আবণ্টনৰ ব্যৱস্থা কৰিছে। ইয়াত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে জাৰি কৰা চমনৰ ভিত্তিত আজি শিল্পীগৰাকীৰ প্ৰাক্তন মেনেজাৰ টাৰ্চাম মিট্টল উলুবাৰীৰ CID কাৰ্যালয়ত হাজিৰ হয়। তদন্তকাৰী বিষয়াই ইতিমধ্যে প্ৰাক্তন মেনেজাৰগৰাকীক সোধা পোছা আৰম্ভ কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে এই পৰ্যন্ত 100ৰো অধিক লোকৰ ভাষ্য গ্ৰহণ কৰিছে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া ন্যায়িক আয়োগতো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ভাষ্য প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। মধ্য অসমৰ পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 MHz, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 MHz, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 MHz, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 MHz লামডিং, 100.6 MHz বকলীয়া আৰু 102.1 MHz সৰিয়হজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এতিয়া বাতৰিৰ পৰৱৰ্তী অংশ আগবঢ়াইছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে।
ন্যায়াধীশ কৌশিক গোস্বামীয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত ন্যায়াধীশ গোস্বামীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, বাৰ এছ'চিয়েচনৰ সভাপতিকে ধৰি অন্যান্য অধিবক্তাসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ 69 বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি।
বাতৰি সদায় সহজ সৰল ভাষাত সাধাৰণ মানুহে বুজি পোৱাকৈ লিখিব লাগে। পৰৱৰ্তী সময়ত মই বিভাগীয়ভাৱে যেতিয়া বিভিন্ন প্ৰচাৰ অভিযানৰ দায়িত্ব ল'ব লগা হৈছিলে, তেতিয়া প্ৰচাৰ পুস্তিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতেই হওক বা বিজ্ঞাপন প্ৰস্তুত কৰাৰ ক্ষেত্ৰতেই হওক, এই কথাটোত মই সদায় গুৰুত্ব দিছিলো যাতে ভাষা সদায় সহজ সৰল আৰু সাধাৰণ মানুহে বুজি পোৱা হয়। বাতৰি লিখা আৰু পঢ়াৰ অভিজ্ঞতাই আমাক কৰ্মজীৱনত আত্মবিশ্বাসী হবলৈ শিকালে।
যিদিনা আঞ্চলিক বাতৰি পঢ়িম, কিমান আবেগিক মুহূৰ্ত মই কব নোৱাৰো যে মোৰ চকু পানী ওলাই গৈছে। সেই যে ৰাতিপুৱা আঞ্চলিক বাতৰি পঢ়িছো মই এলোৰা গোস্বামীয়ে, এই যে কৈছো মই, এটা অদ্ভুত এটা অনুভৱ আকাশবাণীৰ ওচৰত। সেই কথাটো মানে মই বুজাব নোৱাৰো, কেনেকুৱা এটা অনাবিল প্ৰশান্তি আৰু কেনেকুৱা মানে অনুভৱ এটা। মানে
কাইলৈ 8 নৱেম্বৰৰ নিশা 8:02 দৃষ্টিপাতত আকাশবাণীৰ ষ্টুডিঅ'ত তেওঁলোকে ব্যক্ত কৰিব নিজ নিজ অভিজ্ঞতা আৰু উপলব্ধি। অনুষ্ঠানটো পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজভূষণ বৰঠাকুৰৰ। লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জয়ন্তী উপলক্ষে শিৱসাগৰত আজি জিলাভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি স্থানীয় যুৱ দলৰ সন্মুখৰ পৰা ঐতিহাসিক বৰপুখুৰীৰ চাৰিওফালে এটা বিশাল পদযাত্ৰা উলিওৱা হয়। ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে শুভাৰম্ভ কৰা এই পদযাত্ৰাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱা প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী আৰু বিভাগীয় বিষয়াবৰ্গই অংশগ্ৰহণ কৰে। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ সদস্যসকলে এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয়। ৰাজনীতিবিদগৰাকীৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি লৌহ পুৰুষগৰাকীৰ আদৰ্শৰে উদ্বুদ্ধ এখন দেশপ্ৰেমমূলক নাটকো মঞ্চস্থ কৰা হয়। ইয়াৰ লগতে যশস্বী ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা দুখন প্ৰদৰ্শনীমূলক বিপণীৰ আয়োজন কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি দিনজোৰা কাৰ্যসূচীৰে বৃত্তিগত পাঠ্যক্ৰম সন্দৰ্ভত মাণ্ডলিক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ডিফুকেটৰী জিলাখনৰ বিভিন্ন অনুষ্ঠানৰ 600ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত ডঃ ভূপেন হাজৰিকা, আঞ্চলিক ফিল্ম আৰু টেলিভিছন প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ মুৰববী অধ্যাপকসকল উপস্থিত থাকে। প্ৰতিষ্ঠানটোৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ফিল্ম আৰু টেলিভিছন প্ৰশিক্ষণৰ জৰিয়তে কেৰিয়াৰ গ্ৰহাৰ সম্ভাৱনা সম্পৰ্কে ভাৱ বিনিময় কৰে। প্ৰাক্তন বিধায়ক তথা বিশিষ্ট লেখক ধৰম সিং তেৰণে উদ্বোধন কৰা প্ৰদৰ্শনীত অসম দক্ষতা বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, মধ্যপ্ৰদেশৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, জৰ্জ টেলিগ্ৰাফ প্ৰশিক্ষণ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কেৰিয়াৰৰ বিষয়ে অৱগত কৰে। ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস উপলক্ষে আজি মঙলদৈৰ সনাতন ধৰ্মসভা প্ৰাংগণত চলি থকা শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ স্থলীত বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। মহিলাৰ স্তন আৰু জৰায়ুমুখৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন কৰ্কট ৰোগৰ লক্ষণ, প্ৰতিৰোধ, চিকিৎসা আদিৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই সজাগতা কাৰ্যসূচীত কৰ্কট চিকিৎসা প্ৰতিষ্ঠানখনৰ চিকিৎসক ডাঃ শ্বহীদুল ইছলামকে ধৰি কেইবাগৰাকীও স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে।
আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট লেখক তপন দত্তলৈ এই বছৰৰ অনুপম কুমাৰ অনুবাদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। লিজেণ্ড অৱ লাচিত বৰফুকন নামৰ মূল ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদৰ বাবে তেওঁক এই বঁটাৰ বাবে বাছনি কৰা হৈছিল। এই বঁটাত আছে এটা স্মাৰক, প্ৰশস্তি পত্ৰ আৰু 25,000 টকা। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আগত লেখক অনুবাদক তপন দত্তই এইদৰে অনুভৱ ব্যক্ত কৰে।
যিকোনো বঁটা প্ৰাপ্তিয়ে আচলতে লিখিবলৈ উৎসাহ যোগায়, সেই কথাটো সদায়ে এটা আনন্দৰ মুহূৰ্তই। মোৰ এখন অনুবাদ গ্ৰন্থ, মূল গ্ৰন্থখন ইংৰাজী ভাষাত লিখা লিজেণ্ডছ অৱ লাচিত বৰফুকন, এই গ্ৰন্থখন লিখিছিল নীলোৎপল বৰগোহাঁয়ে। গ্ৰন্থখন প্ৰকাশ কৰিছিল দিল্লীৰ এটা প্ৰকাশন গোষ্ঠীয়ে। গ্ৰন্থখন মই অনুবাদ কৰিলোঁ, কৰি গুৱাহাটীৰে এটা প্ৰকাশন গোষ্ঠী আগবাকে প্ৰকাশ কৰিলে। সেই গ্ৰন্থখনে এইবাৰ এই অনুবাদ বঁটাটোৰ কাৰণে নিৰ্বাচিত হোৱা বুলি মোক জনাইছে।
অনুবাদ কিমান কঠিন কাম বুলি আপুনি ভাবে?
অনুবাদ আচলতে কৰিব নোৱাৰি বুলিয়ে কয়,
অসম্ভৱ।
মানে কথাটো এনেকুৱা, প্ৰত্যেকটো ভাষাৰে নিজৰ এটা কালিকা থাকে।
মহিলা বিশ্বকাপ ক্ৰিকেটৰ খিতাপ দখল কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ভাৰতীয় দলটোৰ সদস্যা উমা ছেত্ৰী গোলাঘাট জিলাৰ বোকাখাটৰ স্বগৃহত উপস্থিত হয়। কান্দুলিমাৰীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই দল সংগঠনৰ লগতে শুভাকাংক্ষীসকলে তেওঁক আদৰণি জনায়। ৰাজ্য চৰকাৰৰ হৈ গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু বোকাখাটৰ কেইবাটাও সংগঠনে উমা ছেত্ৰীক আদৰণি জনায়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ লগতে অসম গোৰ্খা সন্মিলনী আৰু ইলেক্ট্ৰনিক মিডিয়া জাৰ্ণেলিষ্ট এছ'চিয়েচনৰ তৰফৰ পৰা উমাক সম্বৰ্ধনা জনোৱা হয়। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ অভিজ্ঞতা সন্দৰ্ভত এইদৰে কয়।
ঘৰলৈ আহি খুবেই ভাল লাগিছে। এতিয়া গাঁৱত আহিলো, এতিয়া যেনেকে মোক আদৰণি জনালে, যেনেকে ইমান ধুনীয়াকে সম্বৰ্ধনা জনাইছে, চ' মোক বহুত ভাল লাগিছে। এতিয়া চি গ্ৰুপত লাভ কৰিছো, সেইটো বহুত ভাল লাগিছে। আৰু এতিয়া ৱৰ্ল্ড কাপ যেতিয়া চেম্পিয়ন হৈ আহিছো, এতিয়া সেইটো মই মেইনটেইন কৰি থব বিচাৰো, কাৰণ এতিয়া আমাক চাই আৰু বহুত ল'ৰা ছোৱালী আগবাঢ়ি আহিব।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। দেশভক্তি আৰু আধ্যাত্মিকতাৰ ভাৱেৰে পৰাধীন ভাৰতক উদ্বুদ্ধ কৰা বংকিম চন্দ্ৰৰ অমৰ সৃষ্টি বন্দে মাতৰমৰ 150 সংখ্যক বৰ্ষপূৰ্তি আজি অসমতো উদযাপন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৱাহাটী গেটৱে আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টৰ সতী ৰাধিকা উদ্যান উদ্বোধন। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত বিত্তমন্ত্ৰীগৰাকীৰ ব্যস্ত কাৰ্যসূচী। কাইলৈ গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠান। ন্যায়াধীশ কৌশিক গোস্বামীৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে শপত গ্ৰহণ। আৰু মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৰ অন্যতম সদস্যা উমা ছেত্ৰী বোকাখাটৰ স্বগৃহত কেইবাটাও সংগঠনৰ আদৰণি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।